এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ ব্যাপক প্ৰচাৰ অব্যাহত, ডিব্ৰুগড়ৰ টিংখঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকিয়নি, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত দুখন উড়ন সেতু ৰাইজৰ বাবে মুকলি, নৰৱেৰ ৰাষ্ট্ৰদূতৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলৰ নগাঁৱত ৰূপায়িত হৈ থকা এনেক্ট আছাম প্ৰকল্পৰ ক্ষেত্ৰ পৰিদৰ্শন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস, আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিদিনে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিলাখনৰ টিংখং বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। এই উপলক্ষে টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।
আমাৰ অসমত বিজেপি দলৰ চৰকাৰ 2014 চনত দিল্লীত আৰু 2016 চনত অসমত প্ৰথম প্ৰতিষ্ঠা হয়। আমি দেশৰ স্বাধীনতা পাওঁ 1947 চনত, আৰু অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হয় 2016 চনত। এই দীঘলীয়া সময় বিজেপি দল শাসনত নাছিলে, আৰু এই সময়ছোৱাত আটাইতকৈ আমাৰ দেশত আমাৰ ৰাজ্যত চৰকাৰ চলাইছিলে কোনে? কংগ্ৰেছ দলে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ আগত 15 বছৰ কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। এতিয়া আপোনালোকে ডেকা ল'ৰাখিনিৰ কথা মই বাদ দিছো, আমাৰ আই মাতৃ বয়োজ্যেষ্ঠ ব্যক্তিসকলে দুইখন চৰকাৰ দেখিছে, কংগ্ৰেছৰ চৰকাৰো দেখিছে, বিজেপিৰ চৰকাৰো দেখিছে। আৰু মই ক'ব নালাগে যে আমি কি কৰিছিলো, কংগ্ৰেছে কি কৰিছে।
এই নিৰ্বাচনী সভাত মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকনৰ লগতে জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়ক, জিলা সভাপতি, সম্পাদকসকল উপস্থিত থাকে। শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰ নাওজান গাঁৱত মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি নেতা হাজৰিকাই পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। প্ৰচাৰ সভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক সুশান্ত বৰগোহাঁয়ো উপস্থিত থাকে। শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ অনুজ পেগুৱে আজি ধেমাজিৰ দীৰপাই মহৰী কেম্প, চিচি বৰগাঁৱৰ জোৰকটা আৰু মাছখোৱাত নিৰ্বাচনী প্ৰচাৰ চলায়। নেতাগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱাই আজি বৰপেটা জিলাত 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীমল্ল বৰুৱাই বামুণ্ডি, সাতভনীৰ টোপ আৰু চেনিমাৰীত প্ৰচাৰ চলাই বিজেপি আৰু মিত্ৰদল অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। অহা 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কামৰূপ জিলাত ৰাজনৈতিক দলসমূহে তীব্ৰ প্ৰচাৰ চলাইছে। ৰঙিয়া বিধানসভা সমষ্টিত নতুনকৈ গঠন হোৱা হাজো 7 দলাত বিধায়ক ভৱেশ কলিতাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কমলপুৰ বিধানসভা সমষ্টিত বিধায়ক দিগন্ত কলিতাই বিজেপি আৰু মিত্ৰদল অগপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কামৰূপ জিলাত পঞ্চায়ত ৱাৰ্ড সদস্য প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱা প্ৰতিজন সদস্য ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। শোণিতপুৰৰ বৰচলাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। ধেমাজি জিলাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দলীয় প্ৰাৰ্থীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপি মিত্ৰজোঁটক উৎখাত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ লুৰিণজ্যোতি গগৈয়ে আহ্বান জনায়। অসম জাতীয় পৰিষদৰ নেতাজনে প্ৰায় 50 কিলোমিটাৰ মটৰচাইকেল সমদলত অংশগ্ৰহণ কৰি বিৰোধী সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। গোলাঘাট জিলা প্ৰশাসনেও নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ ফৰকাটিং মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে অনুষ্ঠিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত গোলাঘাটৰ আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়।
অহা 2 মে'ত গোলাঘাট জিলাত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গোলাঘাট জিলা প্ৰশাসন। আজি জিলাখনৰ ফৰকাটিং মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ গোটসমূহৰ বাবে অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ সমাপন হয়। সমান্তৰালভাৱে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত বিগত কেওটা দিনত জিলা পুথিভঁৰালত নিৰ্বাচনী পৰ্যবেক্ষক শ্ৰী মধুসূদন নাথৰ উপস্থিতিত মহিলাৰ দ্বাৰা পৰিচালিত ভোটদান কেন্দ্ৰবোৰৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসমূহৰ বাবেও বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি জিলা আয়ুক্তৰ উপস্থিতিত ছেক্টৰ বিষয়া, জৰ্ণেল বিষয়া আৰু কেন্দ্ৰ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে বিভিন্ন সভা অনুষ্ঠিত হৈছে। জিলাখনত পঞ্চায়ত নিৰ্বাচন সুকলমে পৰিচালনা কৰা আৰু সমন্বয় ৰক্ষা কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগে নিযুক্তি দিয়া নিৰ্বাচনী পৰ্যবেক্ষকদ্বয় শ্ৰী মধুসূদন নাথ আৰু শ্ৰী শান্তনু গগৈৰ উপস্থিতিত গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে জিলাখনৰ ছেক্টৰ আৰু জৰ্ণেল বিষয়াসমূহৰ সৈতে আলোচনাত মিলিত হৈ ইতিমধ্যে নিৰ্বাচনী ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা বুলি জানিব পৰা গৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকীয়াই দিছে। আকাশবাণীৰ আজিৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে কয়। তেওঁ কয় যে এই আক্ৰমণৰ দ্বাৰা আক্ৰমণকাৰীসকলে কাপুৰুষালীৰ পৰিচয় দিছে। শ্ৰীমোদীয়ে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ জনতা একগোট হোৱাৰ লগতে বিশ্বৰ 140খন দেশে ভাৰতৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাটোক দেশৰ বাবে শক্তিদায়ক বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে দেশৰ জনসাধাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সংকল্প লোৱাটোৱেই এই একতাৰ ভেটি। দুদিন পূৰ্বে দেহাৱসান ঘটা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ডঃ কে কস্তুৰীৰংগনৰ স্মৃতি সোঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে এগৰাকী মহান বিজ্ঞানীক হেৰুৱালে। যোৱা মাহত ম্যানমাৰত হোৱা বিধ্বংসী ভূমিকম্পৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰতে অপাৰেচন ব্ৰহ্মৰ জৰিয়তে তাৎক্ষণিকভাৱে দেশখনলৈ সাহায্য সামগ্ৰী পঠিওৱাৰ লগতে উদ্ধাৰ অভিযানতো সহায় কৰিছে। ইথিঅপিয়া আৰু আফ্ৰিকাত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ উদ্ভাৱনীমূলক প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় যে তেওঁলোকে জন্মৰে পৰা হাওঁফাওঁৰ সমস্যাত ভোগা শিশুসকলক চিকিৎসাৰ বাবে ভাৰতলৈ পঠিয়াই আহিছে। এনে বহু শিশুক ভাৰতীয় মূলৰ বহু পৰিয়ালে আৰ্থিকভাৱেও সহায় আগবঢ়াইছে। মাতৃৰ নামত এটা গছপুলি ৰোপণ অভিযানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই অভিযানৰ অধীনত বৰ্তমানলৈ 140 কোটিতকৈও অধিক গছপুলি ৰোৱা হৈছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰি পৰৱৰ্তী অংশৰ সৈতে এয়া নিৰূপমা বৰঠাকুৰ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত দুখন উড়ন সেতু মুকলি কৰে। পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে কনভয় ৰোডৰ সংযোগস্থলত ডঃ লীলা গগৈ উড়ন সেতু আৰু মানকাটা পথৰ থানা চাৰিআলিত বাগ্মীবৰ নীলমণি ফুকন উড়ন সেতু দুখন আজি ৰাইজৰ বাবে মুকলি কৰা হয়। 56 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ডঃ লীলা গগৈ উড়ন সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় 615 মিটাৰ। 60 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাগ্মীবৰ নীলমণি ফুকন উড়ন সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় 450 মিটাৰ। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী প্ৰশান্ত ফুকনো উপস্থিত থাকে। ৰাজ্যত চলিত বৰ্ষৰ প্ৰথম 4 মাহত 11,000ৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বিতৰণ বিভাগৰ তথ্যত এই কথা প্ৰকাশ পাইছে। বিভাগে প্ৰকাশ কৰা মতে জানুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ 31খন আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল আঁচনিৰ অধীনৰ 899খন কাৰ্ড বাতিল কৰা হৈছে। একেদৰে ফেব্ৰুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ 228খন আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল আঁচনিৰ অধীনৰ 4692খন কাৰ্ড বাতিল কৰা হৈছে। ইয়াৰ উপৰি মাৰ্চত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ 91খন আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল আঁচনিৰ অধীনৰ 1667খন কাৰ্ড বাতিল কৰা হৈছে। ৰাজ্যত এই মাহত বৰ্তমানলৈকে উভয় শিতানৰ 4061খন ৰেচন কাৰ্ড বাতিল কৰা হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰীক্ষাত অবৈধ বুলি প্ৰমাণিত হোৱাৰ বাবে এই কাৰ্ডসমূহ বাতিল কৰা হৈছে। সেনাবাহিনীক অত্যাধুনিক কৰি তোলাৰ বাবে চৰকাৰে এটা বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰা এটা বাৰ্তা ভুৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্যতা নিৰূপণ গোটেই এই বাৰ্তাটো বিভ্ৰান্তিকৰ বুলি সদৰি কৰিছে। কোনো সামৰিক অভিযানৰ সময়ত নিহত অথবা আহত হোৱা সেনাৰ পৰিয়াললৈ ততালিকে বিত্তীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰে সশস্ত্ৰ বাহিনীৰ যুদ্ধ ক্ষতিগ্ৰস্তসকলৰ কল্যাণ পুঁজি AFBCWF মুকলি কৰিছে। এই পুঁজিৰ জৰিয়তে যুদ্ধত হতাহত হোৱা সেনা জোৱান তথা তেওঁৰ পৰিয়ালৰ লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। অস্ত্ৰ শস্ত্ৰ ক্ৰয় তথা সেনাবাহিনীৰ আধুনিকীকৰণৰ বাবে এই পুঁজি মুকলি কৰা হোৱা নাই বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। তিৱা জনজাতীয় বহাগ বিহুৰ আজি অন্তিম দিনা গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই সৈন্য সামন্তৰ সৈতে ঢাল তৰোৱালেৰে প্ৰতীকী যুদ্ধত অৱতীৰ্ণ হয়। ৰজাৰ এই প্ৰতীকী যুদ্ধ উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হয়। গোভা ৰজাৰ বহাগ বিহুৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে জাগিৰোডৰ বৰপামত অনুষ্ঠিত গোসাঁই মেলাত এই প্ৰতীকী যুদ্ধ অনুষ্ঠিত হৈ আহিছে। দুই ৰাজ্যৰ ৰজাই নিজ নিজ পাৰিষদবৰ্গৰ সৈতে তিৱাসকলৰ জাদুৱা গোসাঁইক নামঘৰৰ পৰা কান্ধত তুলি মেলাথলীত উপস্থিত হয়। ইয়াৰ পাছত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাতত ঢাল তৰোৱাল লৈ দুই ৰজাৰ পাৰিষদবৰ্গই ৰণনৃত্য কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। প্ৰচণ্ড ধুমুহাৰ ফলত ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত কেইবাটাও অঞ্চলত গছ গছনি বাগৰি পৰাৰ ফলত যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰিছে। এই বাতৰি যুগুতাৰ পৰলৈকে ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ আছে। বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ বাবে ধুবুৰী পৌৰসভাকে ধৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব পৰা নাই। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰঘাট মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ বিদ্যালয় নামঘৰকে ধৰি বহু সা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। মদাৰঘাটৰ হাতখোলা হাবিচুক ৰাংলিটিং টিমনা আৰু তামোলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে বহুতো প্ৰকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ধুমুহাৰ ফলত বহু ঠাইত খুঁটা আদি বাগৰি বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিছে। তদুপৰি প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত ৰবি শস্যৰো ক্ষতি হৈছে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ এলেকাত খহনীয়া প্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত আঠটা পৰিয়ালৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে। মথাউৰি মেৰামতি আৰু খহনীয়াৰ উদ্ধাৰ কাম শীঘ্ৰেই আৰম্ভ কৰিবলৈও তেওঁ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। উৎপল কুমাৰ দাসৰ পৰা।
ধন্যবাদ নিৰুপমা। নৰৱে ৰাষ্ট্ৰদূত এইচ ই মিছ মে এলিন ষ্টেনাৰৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলে আজি নগাঁৱত ৰূপায়িত হৈ থকা এনেক্ট আছাম প্ৰকল্পৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। দলটোৱে জিলাখনৰ তিনিটা উন্নয়ন খণ্ড কঠীয়াতলী পাখিমৰীয়া আৰু ৰহাত ৰূপায়ণ হৈ থকা প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিনিধি দলটোৱে নিজ কঠীয়াতলী গাঁও পঞ্চায়তৰ সভাগৃহত বাওধানৰ চাউল বজাৰৰ বাবে মুকলি কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুঁজ কৰি আৰু শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া হ'ব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 216 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 215 ৰান সংগ্ৰহ কৰে। ইপিনে দিল্লীত খন্তেক পাছতে হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ডিব্ৰুগড়ৰ এজন জনপ্ৰিয় গায়ক মনোজ সেনগুপ্তৰ আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 72 বছৰ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ ব্যাপক প্ৰচাৰ অব্যাহত। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকিয়নি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দিল্লীত হ'বলগীয়া খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব। নমস্কাৰ।